এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঠাই ঠাই বাতৰিৰ ভিতৰত আছে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 11,000 বিঘা ভূমিত পৰহিলৈ প্ৰায় উচ্ছেদ অভিযান। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে অহা বছৰৰ 31 মাৰ্চলৈ ডনাৰ মন্ত্ৰালয়ৰ 16,000 কোটি টকাৰো অধিক ধন অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান। ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ 44% হ্ৰাস হোৱা বুলি বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ। আৰু অল ট্ৰেফৰ্ড টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ইনিংছ পৰাজয়ৰ হাত সাৰিবলৈ ভাৰতৰ সংগ্ৰাম অব্যাহত। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অহা 29 জুলাইৰ পুৱাৰ পৰা উচ্ছেদ চলোৱা হ'ব। বন বিভাগে অঞ্চলটোৰ সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি গাঁওসমূহলৈ গৈ কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ জাননী দিছে। ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক 7 দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰা হ'ব। জাননী জাৰি কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 70% লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেহেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্ৰশাসন সাজু হৈছে। গাঁওখনৰ 205টা পৰিয়ালে বনভূমি দখল কৰি থকাৰ তথ্য লাভ কৰি গোলাঘাট জিলা বন বিভাগে 7 দিনৰ ভিতৰত ঠাইখন খালী কৰি দিবলৈ 24 জুলাইত জাননী জাৰি কৰিছিল। ইপিনে নগাঁও জিলাৰ হাতীচৌ মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁও সদৰ ৰাজচক্ৰ বিষয়াই সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাসকললৈ জাৰি কৰা জাননী অনুসৰি হাতীচৌ মৌজাৰ গৰৈমাৰী পথাৰ কিচামতৰ 72 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম কিচামতৰ 62 আৰু 63 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে। একেদৰে যোৱা 5 জুলাইত ভিং ৰাজচক্ৰ বিষয়াই আলি টাঙনি মৌজাৰ বালিকটীয়া কিচামতৰ ভূমিও 7 দিনৰ ভিতৰত দখলমুক্ত কৰিবলৈ জাননী জাৰি কৰিছিল। লোকসভাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক আচৰণৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াকে ধৰি 17জন সাংসদক কালি সংসদ ৰত্ন 2025 সন্মান প্ৰদান কৰা হয়। এই সন্মান লাভ কৰা শইকীয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাংসদ হিচাপে পৰিগণিত হৈছে। বঁটা লাভ কৰা আন সাংসদসকলৰ ভিতৰত বিজেপিৰ ৰবি কিষণ, নিশিকান্ত দুবে, ডঃ মেধা বিক্ৰম কুলকাৰ্ণী, শিৱসেনাৰ অৰবিন্দ সামন্ত, কংগ্ৰেছৰ অধ্যাপক গায়কোৱাড বৰ্ষা একনাথ আৰু ডি এম কেৰ চি এন আন্না দুৰাইও আছে। নতুন দিল্লীৰ মহাৰাষ্ট্ৰ সদনত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সাংসদসকলক এই বঁটা প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে সাংসদসকলৰ দায়িত্ব সন্দৰ্ভত নিজৰ ভাষণত এইদৰে আলোকপাত কৰে।
বাকী চিজ সম্ভালনে কে বাদ এজ এ এম পি আপকো নিয়ম ভি জাননা হে পঢ়না ভি হে কোয়েশ্চন আৱাৰ মে ভি প্ৰেজেণ্ট দেনা হে মোশন মে ভি পাৰ্টিচিপেট কৰনা হে নোটিচ ডলৱানা হে আপনা পাৰ্টী কে সব হমনে কিছি না কিছি পাৰ্টী সে জুড়ে হুৱে পাৰ্টী কা কাম ভি কৰনা হে ফিৰ পাৰ্টী নে দায়িত্ব দেতা হে তো দায়িত্ব কো ভি নিভানা হে আপ সমঝ লিজিয়ে এক ইন্ডিয়ান মেম্বার অফ পার্লামেন্ট কা কিতনা বোঝ হোতা হে অর কিতনা মেহনত করতা হে মেরে খেয়াল সে এমপি লোক সবসে জ্যাদা গালি ভি খাতা হে ইস দেশ মে পাবলিক কা তো ইয়ে এক পরিস্থিতি হে ইসলিয়ে জো ভি এমপি চুন কে আতে হে উসকো সালাম করনা পড়েগা আসানি নহি হে।
উল্লেখযোগ্য যে 2010 চনত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে চেন্নাইত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰিছিল। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে 2026 চনৰ 31 মাৰ্চ পৰ্যন্ত মুঠ 16,332 কোটি টকাত অনুমোদন দিছে। সাংসদ দিলীপ শইকীয়া আৰু অন্য দুগৰাকী সাংসদে সোধা তৰাবিহীন প্ৰশ্নৰ উত্তৰত উত্তৰ পূব উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ শুকান মজুমদাৰে কালি লোকসভাত এই কথা সদৰি কৰে। উত্তৰ পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বাবে ধাৰ্য কৰা মুঠ ধন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীমজুমদাৰে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপৰ অধীনত 6,600 কোটি, উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ পথ শিতানৰ বাবদ 2,718 কোটি, উত্তৰ পূৰ্বাঞ্চল বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অন্য শিতানৰ বাবে 3,794 কোটি, উত্তৰ পূব উন্নয়ন পৰিষদৰ বিভিন্ন আঁচনিৰ বাবে 1968 কোটি আৰু অসমৰ বাবে বিশেষ পেকেজৰ অধীনত 1250 কোটি টকা আবণ্টন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী উন্নয়ন পদক্ষেপৰ অধীনত 2022-23 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈ 4 বছৰৰ বাবে 6,600 কোটি টকাৰে কেইবাখনো কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন আৰু সামাজিক উত্থান প্ৰকল্পসমূহত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি শ্ৰী মজুমদাৰে প্ৰকাশ কৰে। তেওঁ কয় যে 2022-23 বৰ্ষৰ বাজেটত কেন্দ্ৰীয় আঁচনি হিচাপে আৰম্ভ কৰা এই আঁচনিৰ প্ৰথম পৰ্যায়ত 1,500 কোটি টকাৰ আবণ্টনেৰে 7টা প্ৰাৰম্ভিক প্ৰকল্প ৰূপায়ণ কৰা হৈছে। অসমৰ বাবে বিশেষ পেকেজৰ অধীনত ৰাজ্যখনত স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে 2003 আৰু 2020 চনত স্বাক্ষৰিত বুজাবুজি চুক্তি অনুযায়ী বিটিচিৰ প্ৰশস্তিত প্ৰকল্পৰ বাবে 749.85 কোটি টকা আবণ্টন দিয়া হৈছে। একেদৰে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে আগবঢ়োৱা 200 কোটি টকাৰ পেকেজৰ অধীনৰ 14টা প্ৰকল্পৰ বাবে 195 কোটি টকা আবণ্টন দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাত অনুষ্ঠানৰ 124 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। অনুষ্ঠানটো আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপযোগেও শুনিব পৰা যাব। আকাশবাণীৰ বাতৰি সেৱা বিভাগ, DD News, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও অনুষ্ঠানটো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ ঠিক পাছতে আকাশবাণী গুৱাহাটীয়ে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। বিভিন্ন ব্যতিক্ৰমী বিষয় লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজিত গ্ৰীষ্মকালীন শিবিৰসমূহে শিশুসকলৰ সৰ্বাংগীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সমৰ্থ হৈছে। গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই বিষয়ে প্ৰকাশ কৰে। বিশিষ্ট প্ৰকাশক ফিৰাজ গোস্বামীয়ে সফুৰা আলোচনীৰ উদ্যোগত 2004 চনতে শিশুসকলৰ উপযোগীকৈ গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই পৰিষদৰ উদ্যোগত এইবাৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আয়োজিত গ্ৰীষ্মকালীন শিশু মহোৎসৱৰ বিষয়ে উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা নাট্যকৰ্মী অসীম কৃষ্ণবৰুৱাই গৰমৰ বন্ধৰ এই সময়ছোৱা শিশুসকলৰ বাবে সৃজনশীল আৰু কলাত্মক কৰি তোলাৰ ক্ষেত্ৰত গ্ৰীষ্মকালীন কৰ্মশালাই ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে।
অসম জাতীয় বিদ্যালয়ে এটা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে এইবাৰ, সেইটো হ'ল ৰামধেনু সাতুৰঙী সপোনৰ 7টা দিন। 7টা এনে দিন থাকিব লাগে অভিভাৱকৰ সৈতে সম্পূৰ্ণ সহযোগিতা আলোচনা পৰামৰ্শ গ্ৰহণ কৰি কোনোবা গাঁৱৰ ঘৰলৈ যাব পাৰে, কোনোবাই চৰাই চিৰিকটি লক্ষ্য কৰিব পাৰে, কোনোবাই নদী এখন চাব পাৰে, কোনোবাই ছবি আঁকিব পাৰে, কিতাপ পঢ়িব পাৰে, বিভিন্ন ধৰণৰ কাম যিবিলাকে এই ল'ৰা ছোৱালীবিলাকক জীৱনৰ মূল সুঁতিৰ সৈতে খুবেই ঘনিষ্ঠ কৰি ৰাখে, আপোন কৰি ৰাখে। গতিকে এই ল'ৰা ছোৱালীখিনিক অভিভাৱকসকলক আমি আহ্বান জনাইছো, অসম জাতীয় বিদ্যালয়ৰ পৰা কৰ্তৃপক্ষ আৰু অধ্যক্ষই আহ্বান জনাইছে এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ ল'ৰা ছোৱালীখিনিয়ে তাহাঁতৰ স্বাভাৱিক অৱস্থাত ল'ৰালিটো বিচাৰি পাওক আৰু জীৱনত যিবোৰ কথা স্থায়ী প্ৰভাৱ পেলাব, ককাক আইতাক খুৰা খুৰী মাহী পেহা পেহী এই যিবোৰ মানুহবোৰৰ সম্পৰ্ক, পৰিয়ালৰ সম্পৰ্ক, সেই মানুহবোৰৰ বিষয়ে কথাবোৰ জানক। সেই কথাবোৰে সিহঁতক মানুহৰ প্ৰতি যিটো টান থাকিব, আত্মীয় স্বজন সকলো মানুহৰ প্ৰতি সিহঁতৰ যিটো আন্তৰিকতা সৃষ্টি হ'ব বা সৃষ্টি হয় সেই ক্ষেত্ৰত তাৰ গভীৰতাৰ দিশটোলৈ লৈ যাব আৰু যেতিয়া আপোন মানুহৰ সৈতে সিহঁতি সম্পৰ্কিত হৈ থাকিব ঘনিষ্ঠভাৱে তেতিয়া ল'ৰা ছোৱালীবোৰ বেয়া হ'বই নোৱাৰে। কাৰণ হঠাৎ কিবা এটা কথা মনলৈ আহিব যে আইতা বেয়া পাব, ককাই বেয়া পাব, খুৰাই বেয়া পাব, মাহী পেহীয়ে বেয়া পাব, তাৰ লগে লগে আকৌ ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাকৰ পৃষ্ঠভূমি, ককাক আইতাকৰ পৃষ্ঠভূমি এক প্ৰকাৰ সেই গাঁওখনৰ, নলবাৰী গাঁওখনৰ বা যোৰহাটৰ গাঁওখনৰ ইতিহাস, কলা, কৃষ্টি, সংস্কৃতি সেই গোটেই কথাবোৰৰ সৈতে চিনাকি হোৱাৰ এটা সুযোগ পাব।
এই অনুষ্ঠানত আমাৰ কেইবাখনো জিলাৰ সংবাদদাতাসকলে অংশ লৈ জিলাসমূহত ব্যতিক্ৰমীভাৱে আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ প্ৰায় 44% হ্ৰাস পাইছে। গুৱাহাটীৰ বৰজাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুন জুলাইত সাধাৰণতে 788.8 মিলিমিটাৰ বৰষুণ হয় যদিও এইবেলি 444.1 মিলিমিটাৰহে বৰষুণ হৈছে। এই অনুসৰি এই সময়ছোৱাত বৰষুণৰ পৰিমাণ 44% হ্ৰাস পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে এই সময়ছোৱাত দক্ষিণ শালমৰাত ৰাজ্যৰ ভিতৰত বৰষুণৰ পৰিমাণ সৰ্বাধিক হ্ৰাস পাইছে। জিলাখনত 1 জুনৰ পৰা 25 জুলাইলৈ বৰষুণৰ পৰিমাণ প্ৰায় 84% কম হৈছে। একেদৰে দৰঙত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ 79, বৰপেটাত 73, বজালীত 72, ধুবুৰী আৰু নলবাৰীত 65, ধেমাজিত 64, কামৰূপ আৰু কামৰূপ মহানগৰত 58% হ্ৰাস পাইছে। জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনৰ ফলত অকল অসমেই নহয় বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। এইবাৰ মেঘালয়ত বৰষুণৰ পৰিমাণ 58% হ্ৰাস পাইছে। একেদৰে অৰুণাচল প্ৰদেশত বৰষুণ স্বাভাৱিকতকৈ 49% কম হৈছে। ৰাজ্য চৰকাৰে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে তাপমাত্ৰা বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে 18টা বিভাগক সুকীয়া সুকীয়াকৈ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এই অনুসৰি শক্তি বিভাগ, শিক্ষা বিভাগ, মহিলা আৰু শিশু উন্নয়ন, অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি, পৰিবহণ, শ্ৰম, স্বাস্থ্য, কৃষি আৰু পৰিয়াল কল্যাণকে ধৰি এই বিভাগসমূহক ৰাজ্যৰ গ্ৰীষ্ম প্ৰৱাহ আৰু গৰমৰ প্ৰভাৱ প্ৰতিহত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ ল'ব পাৰি এই বিষয়ে পৰিকল্পনা যুগুত কৰিবলৈ কোৱা হৈছে। বিভাগসমূহে অহা 28 জুলাইৰ ভিতৰত নিৰ্দিষ্ট পৰিকল্পনা দাখিল কৰিব লাগিব। এই পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে চলিত মাহতে হিট একচন প্লেন অৰ্থাৎ গৰম প্ৰতিহতকৰণ পৰিকল্পনা যুগুত কৰিব। 5 দিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড় আজি নতুন দিল্লীলৈ উভতি যাব। কালি সঞ্চালক প্ৰধানগৰাকীয়ে গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজ পৰ্যালোচনা কৰে। ডঃ গৌড়ে কয় যে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ প্ৰাসংগিকতা থাকিব। আকাশবাণী গুৱাহাটীয়ে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত সঞ্চালক প্ৰধানগৰাকীৰ গুৱাহাটীত বৈঠক সন্দৰ্ভত এটা অনুষ্ঠান প্ৰচাৰ কৰিব। মানচেষ্টাৰ অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি অন্তিম দিনা ভাৰতে 2 উইকেট হেৰুৱাই কালি সংগ্ৰহ কৰা 174 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। খেলৰ চতুৰ্থ দিনা কালি ইংলেণ্ডে 311 ৰাণৰ বিশাল অগ্ৰগতি লাভ কৰাৰ পাছত ভাৰতে দ্বিতীয় ইনিংছৰ আৰম্ভণিত 2 উইকেট হেৰুৱাই ফলঠেকত পৰে। অৱশ্যে অধিনায়ক শুভমন গিল আৰু কে এল ৰাহুলে সংঘৰ্ষপূৰ্ণ বেটিঙেৰে দলৰ বাবে আশাৰ সঞ্চাৰ কৰে। দিনান্তত শুভমন গিল 78 আৰু কে এল ৰাহুল 87 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰত এতিয়া ইংলেণ্ডতকৈ সামগ্ৰিকভাৱে 137 ৰাণত পিছ পৰি আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি চকু ফুৰাওঁ।
বিগত দুমাহত ৰাজ্যত বৰষুণৰ পৰিমাণ 44% হ্ৰাস পাইছে। বতৰ বিজ্ঞান বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা এই তথ্যৰে অসমীয়া প্ৰতিদিন কাকতে বাতৰি প্ৰকাশ কৰিছে। অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ সময়ত লক্ষাধিক বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ভালেসংখ্যক খিলঞ্জীয়া লোকৰ নাম বাদ পৰিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াৰ পূৰ্বৰ সমন্বয়ক হিতেশ দেৱশৰ্মাৰ এই মন্তব্যৰে দি আছাম ট্ৰিবিউন কাকতে বাতৰি প্ৰকাশ কৰিছে। বৰষুণৰ অভাৱত কৃষকে ভৰ বাৰিষাৰ এই সময়তো খালী ধানৰ খেতি কৰিব পৰা নাই। অসমৰ 27 লাখ হেক্টৰ কৃষিভূমিৰ ভিতৰত অতি কম পৰিমাণৰ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। বগাহাটীত পৰিণত জলসিঞ্চন আঁচনি শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে লোক নিৰ্মাণ বিভাগৰ বঙাইগাঁও জিলাৰ ক্ষেত্ৰীয় গৃহ সংমণ্ডল কাৰ্যালয়ৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ দায়িত্ব SIT-ক অৰ্পণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে উচ্চতম ন্যায়ালয়ৰ 15-দফীয়া নিৰ্দেশনাৰে বাতৰি প্ৰকাশ কৰিছে। দেশজুৰি শিক্ষাৰ্থী আম্মহত্যা প্ৰতিৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে শিক্ষা প্ৰতিষ্ঠানসমূহক এই নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিছে। বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় গণতান্ত্ৰিক নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থান লাভ কৰিছে। মাৰ্কিন প্ৰতিষ্ঠান মৰ্ণিং কনচাল্টৰ সমীক্ষাৰে দ্য চেণ্টিনেল কাকতে এই বাতৰি প্ৰকাশ কৰিছে। অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে মহানগৰীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণ কৰি থকা হৈছে। এই বাতৰি দৈনিক জনমভূমি কাকতৰ। দৈনিক অগ্ৰদূত কাকতে নগাঁৱৰ বিভিন্ন স্থানত প্ৰশাসনে জাৰি কৰা উচ্ছেদৰ জাননী সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। অসমত বিৰোধী দলসমূহৰ মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত কোনো লক্ষণ এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। এই সন্দৰ্ভত অসমীয়া খবৰ কাকতে বাতৰি প্ৰকাশ কৰিছে। আহক আমি পুনৰ বাতৰি মাজলৈ ঘূৰি যাওঁ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগ APSCৰ অধীনৰ পৰীক্ষাসমূহ সন্দৰ্ভত চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে। ন্যায়ালয়ে অহা 31 জুলাইত ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ সকলো তথ্য আদালতত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 11,000 বিঘা ভূমি পৰহিলৈৰ পৰা উচ্ছেদ অভিযান। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে অহা বছৰৰ 31 মাৰ্চলৈ ডোনাৰ মন্ত্ৰালয়ৰ 16,000 কোটি টকাৰো অধিক ধন অনুমোদন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান। ৰাজ্যত বিগত দুমাহত বৰষুণৰ পৰিমাণ 44% হ্ৰাস হোৱা বুলি বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ। আৰু অল্ড ট্ৰেফৰ্ড টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ইনিংছ পৰাজয়ৰ হাত সাৰিবলৈ ভাৰতৰ সংগ্ৰাম অব্যাহত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।